বৰ্তা, মাধুৰ্য ঘৰত কালি কি হল জানে নে? ৰাতি বোলে কোনোবাই স্প্ৰে মাৰি পেলাই ঘৰৰ মানুহক, গোটেই সিহঁতৰ ঘৰত 6টা মানুহ আছিলে, মাক বাপেক খুৰাক খুৰীয়েক আইতাক আৰু ভনীয়েক এজনী আছিলে, চবকে স্প্ৰে মাৰি বেহুচ কৰি পেলাই গোটেই ঘৰৰ বস্তু উলিয়াই লৈ গুচি গল নহয়।
ৰাম 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 ৰাম, সি নাছিলে?
সিটোতো মোৰ লগতে ইয়াতেহে আছে। সি থকা হলে কিজানি সিও বেহুচ হলহেঁতেন ন, চব মানুহ বেহুচ হৈছে যেতিয়া।
কি ঘটনা হৈছে অ? হা,
আগতে থাকেতো।
ৰাম ৰাম, সকলো বস্তু লৈ গল?
সকলো বস্তু নিছে বুলি কৈছে।
কেইটা বজাত?
এতিয়া ৰাতি কেইটাত বুলি ক'ব নোৱাৰে, মানে ৰাতিপুৱা 10টা বজাত আৰু ডাইৰেক্ট মানুহ ঘৰৰ মানুহ সিহঁতৰ হস্পিটেলহে নিছে। পুলিচে এতিয়া গোটেই ঘৰ চিল কৰি থৈছে।
ৰাম 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 ৰাম,
আপুনি নগাঁও থানাত ফোন এটা কৰি ৰাতিলে দম এটা দি দিব বুজিছেনে ভালকে।
কিনো হব, এইবিলাক একো লাভ নাই অ।
নাই হলেও আপুনি এবাৰ এষাৰ ভালকে ধমকি এচাত দিব ৰাতি।
চাওঁ বাৰু।
অ অ ঠিক আছে দিয়ক।
কি হল কচোন, তই ঘৰ গৈ পালি নে?
পাৰ্থ, মই গৈ আছো।
ইমান দেৰিকে কিয় গৈছে? তই আগতে যাব লাগিছিলে। পাৰ্থটো দুপৰীয়াতে ফোন কৰিছে। ৰ হেৰি, এইটো কি পুলিচৰ লগত কথা পাতিছ?
অ, সিহঁতে আহি চাই কৰি গলি, আহি অহা যোৱা কৰি গলি।
হেৰি, এইটো কি
কথা পাতিলে খুৰা?
তহঁতৰ ঘৰৰ কেইটা মানুহ এনেকুৱা হৈছে কচোন?
ছজন ছজন।
কোন কোন আছিলে?
আইতা, খুৰী, খুৰা, মা দেউতা আৰু খুৰা খুৰী ছোৱালী।
এতিয়া সিহঁতে ক'ত আছে?
আহিলে 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 এতিয়া চব খাৰ পালে, হস্পিটেলৰ পৰা ঘৰত থলে।
তহঁতৰ কেনেকুৱা লাগিছিলে? মানে কি, সিহঁতে একেবাৰে গম নোপোৱা? হা,
অ তেনেকুৱা।
ঘৰৰ পৰা কি কি নিলে?
হেৰিয়া, গহনা পাতি, পইচা পাতি এনেকে নিছে।
গহনা কি কি, মানে সোণৰ ৰূপৰ গহনা নিছে?
অ, চব নিলে মা।
আৰু এইটোকে বাচন বৰ্তন
এয়া মানে সুধি থকা নাই, নিছে বুলি, চব নিছে বুলি ভিতৰত সোমাইছে গোটেই ৰুম চুম।
ভাগিছে নেকি তাতে?
ভাগা ভাগাটো নাই।
অ ঠিক আছে, হাগা যদি নাই, সেইটো এইটো বদমাচ মানুহ হব।
এইটো হাগা নাই,
হাগিলে সাধাৰণ চোৰ, যি যি চোৰ হয় নহয়, সাধাৰণ চোৰ হলে হাগি থৈ
যায়। অ,
ঘৰৰ ভিতৰত হাগাটো ক'তো পোৱা নাই নহয়। তই ঠিক আছে, ঠিক আছে, তই তই যা এতিয়া ঘৰলে যা। শুন, তই যে তই কিয় আঁতৰত থাকি, তই তাৰ পৰা আঁতৰত, তইৰো এনেকুৱা ফচি গলিহেঁতেন যায় নহয়, হয় নহয়? তোৰোতো এনেকুৱা হৈ গলহেঁতেন, কিন্তু তোক আঁতৰাই থৈ দিলে নহয়। আঁতৰাই থৈ দিলে নাই তোৰ ইঞ্চিডেণ্টটোৰ পৰা, যিটো ঘটনা ঘটিছিলে, তই তাৰ পৰা বাহিৰত থাকিলে নাই?
থাকিলো।
অ, এনেকুৱা ঘটনা পৃথিৱীত ঘটিব যিটোৰ পৰা মোৰ মোক যোনে মোক যোনে ফলো কৰে, সি এনেকুৱাৰ পৰা আঁতৰতে থাকিব।
হয়,
সেইটো কথা, সেইটোৱে এই এই বস্তুটোৰ পৰা সেইটোৱে জ্ঞান ল, যিমান জঘন্য কাম যতে নহওক, তোৰ লগত একো উৎপাত নহয়। যেনেকে গোটেই গোটেই তাতে বৰষুণ বানপানী চবতে আহিব, কিন্তু গুৱাহাটী উলুবাৰীত নহয়, বুজিলি? হিলছবোৰৰ টাউনশ্বিপত নহয়, আৰু তোৰ জীৱনতো নহয়, পাৰ্থৰ জীৱনতো নহয়, বিপ্লৱৰ জীৱনতো নহয়। তহঁতে তহঁতক দেখিবি, তহঁতৰ নিজৰ মানুহৰ বিপত্তি হৈ গৈছে, কিন্তু তই সাধাৰণকে সুন্দৰকে থাকি যাবি। জিয়া, তাকে মানুহক কবি, চা চাৰ বাধাৰ মাপাৰ ইত্যাদি উনিকা চৰণম ব্ৰজা, তাৰ পিছে পিছে কোচ কাৰ, সেইটোৱে হল কথা। যা, হব যা, থ।
অ'